এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্ৰশংসনীয়। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চো হিউনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই মহাকাশত অৱস্থিত পৰীক্ষাগাৰত 18 দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছে। ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছে আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক প্ৰশিক্ষক বব ছিমছনৰ আজি ছিডনীত 89 বছৰ বয়সত মৃত্যু হয়। ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্ৰশংসনীয়। বৈদেশিক মন্ত্ৰালয়ৰ বৈঠকত হোৱা আলোচনাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু কয় যে কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে শান্তি প্ৰতিষ্ঠা সম্ভৱ। মন্ত্ৰালয়ে কয় যে সমগ্ৰ বিশ্বই অতি শীঘ্ৰেই ইউক্ৰেইনৰ সংঘৰ্ষ সমাপ্ত হোৱাটো বিচাৰে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুদ্ধ সমাপ্ত কৰাৰ বাবে ইউক্ৰেইনে ৰাছিয়াৰ সৈতে বুজাবুজি কৰা উচিত বুলি পৰামৰ্শ আগবঢ়াইছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰায় 3 ঘণ্টা ধৰি চলা বৈঠকৰ অন্তত শ্ৰীট্ৰাম্পে এই পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ পাছত আমেৰিকা আৰু ৰাছিয়াৰ মাজত কালি আলাস্কাত প্ৰথমবাৰৰ বাবে বৈঠক অনুষ্ঠিত হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আমেৰিকাৰ সৈতে হোৱা আলোচনাৰ পাছত ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি আশা প্ৰকাশ কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলিডিমিৰ জেলেনস্কি পৰহিলৈ ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চো হিউনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োজন নেতাৰ মাজত বাণিজ্য, উৎপাদন, সামুদ্ৰিক উন্নয়ন আৰু জনকল্যাণৰ বাবে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়। তেওঁ লগতে কয় যে দুয়োজন নেতাই কৃত্ৰিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, শক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত নতুন সুযোগৰ অন্বেষণ কৰে। ভাৰত আৰু কোৰিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ 10th বাৰ্ষিক উপলক্ষে দুয়োখন দেশৰ মাজত থকা গভীৰ সমন্বয় আৰু সুসম্পৰ্কৰ বাবেও ডঃ জয়শংকৰে প্ৰশংসা কৰে। বিদেশ সচিব বিক্ৰম মিশ্ৰী কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণমৰ্মে শ্ৰীমিশ্ৰী দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে সম্ভাৱ্য নেপাল ভ্ৰমণ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, বিমান পৰিবহণ, শক্তি খণ্ডকে ধৰি আন বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক বৃদ্ধি কৰা সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু নেপালৰ মাজত শক্তিশালী আৰু বন্ধুত্বসুলভ সম্পৰ্ক আছে আৰু যোৱা কিছু বছৰত বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা যথেষ্ট বৃদ্ধি পাইছে। ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ প্ৰথম নীতিৰ অধীনত নেপালৰ সৈতে থকা সম্পৰ্কক শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণমৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত চীন সীমান্ত বিষয় সন্দৰ্ভত ভাৰতৰ বিশেষ প্ৰতিনিধি অজিত ডোভালৰ সৈতে 24 সংখ্যক বিশেষ প্ৰতিনিধি আলোচনা বৈঠকত মিলিত হ'ব। ভাৰতৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে ৱাং ইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত কিষ্টৱাৰাৰ সৰস্বতী গাঁও পৰিদৰ্শন কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে মুখ্যমন্ত্ৰীয়ে অঞ্চলটোৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। মুখ্যমন্ত্ৰী শ্ৰী আব্দুল্লাই ক্ষতিগ্ৰস্ত লোকসকলক মুখ্যমন্ত্ৰীৰ সঁহাৰি পুঁজিৰ পৰা এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে। তেওঁ কয় যে মৃত লোকসকলৰ পৰিয়াললৈ 2 লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলৰ পৰিয়াললৈ 1 লাখকৈ টকা আৰু আহতসকলৰ পৰিয়াললৈ 50,000কৈ টকা আগবঢ়োৱা হ'ব। ইপিনে জম্মু কাশ্মীৰ প্ৰশাসনে শেহতীয়া বানত আবদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলৰ উভতনি যাত্ৰা যাতে সুৰক্ষিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে মাছাইল মাতা যাত্ৰীসকলৰ বাবে জম্মুলৈ বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰিছে। জম্মু কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই আজি কিষ্টৱাৰাৰ সৰস্বতী অঞ্চলৰ শেহতীয়া উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা চলোৱাৰ লগতে এই পৰিস্থিতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আমাৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে ক্ষতিগ্ৰস্ত বাসগৃহ গৃহসমূহ পুনৰ নিৰ্মাণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যাতে অত্যাৱশ্যকীয় সামগ্ৰী যোগান আৰু তাৎক্ষণিক সকাহ প্ৰদান কৰিব পৰা যায় সেইটো সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্চী নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰপতি পাৰ্চীসকলে আগবঢ়াই অহা অৱদানৰ বাবে দেশ গৌৰৱান্বিত। তেওঁ নৱবৰ্ষই যাতে সকলোলৈ সুখ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাৰ্তা কঢ়িয়াই আনে তাৰেই আশা কৰে। লোকসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ সাসাৰামৰ পৰা ভোটদাতাৰ অধিকাৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। পৰৱৰ্তী 16 দিনলৈ চলিবলগা এই যাত্ৰাই বিহাৰৰ 25খন জিলাক সামৰি ল'ব। বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অখিলেশ সিং প্ৰসাদ সিঙে আজি পাটনাত এখন সংবাদমেল সম্বোধন কৰি কয় যে 1300 কিলোমিটাৰ জোৰা এই যাত্ৰাত ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ লগতে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্য দলসমূহেও অংশগ্ৰহণ কৰিব। এই ভোটদাতাৰ অধিকাৰ যাত্ৰাত ইলেক্ট্ৰৰেল ৰুলৰ শেহতীয়া অনিয়মৰ বিষয়টো উত্থাপন হ'ব বুলিও নেতাজনে সংবাদমেলত প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISS ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই মহাকাশৰ কক্ষপথত অৱস্থিত পৰীক্ষাগাৰত 18 দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছে। সফল মহাকাশ অভিযানৰ পিছত পুনৰ্বাসনৰ বাবে আমেৰিকাত থকা ভাৰতীয় মহাকাশচাৰীজন কাইলৈ ভাৰতত উপস্থিত হ'ব বুলি আশা কৰা হৈছে। সামাজিক মাধ্যমত শুভাংশু শুক্লাই ইতিমধ্যে তেওঁৰ মহাকাশ যাত্ৰা আৰু বন্ধুবৰ্গ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰা মুহূৰ্তৰ কথা স্মৰণ কৰি এটা আৱেগিক বাৰ্তা প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে বিশ্বৰ এগৰাকী আগশাৰী মহাকাশচাৰী তথা ভাৰতীয় বায়ুসেনাৰ বিষয়া শুভাংশু শুক্লা এক্সিয়ম 4 অভিযানৰ পাইলট আছিল। এই অভিযানত তেওঁ মহাকাশত বৈজ্ঞানিক গৱেষণা আগবঢ়াই নিয়াৰ লক্ষ্যৰে কেইবাটাও মাইক্ৰগ্ৰেভিটি পৰীক্ষা নিৰীক্ষা কৰিছিল। অহা বছৰ শেষৰ ফালে মুকলি হ'ব লগা ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান গগনযানৰ বাবে বাছনি কৰা মহাকাশচাৰীসকলৰ ভিতৰত শুভাংশু শুক্লা অন্যতম। ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছে। দেৰাডুনৰ ৰায়পুৰৰ মহাৰাণা প্ৰতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা 20 আগষ্টৰ পৰা 23 আগষ্টলৈ চলিত বৰ্ষৰ এছিয়ান অপেন শ্বৰ্ট ট্ৰেক স্পীড স্কেটিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত এছিয়াৰ 11খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ উপৰি চীন, জাপান, হংকং, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, চীনা টাইপে, ভিয়েটনাম, মালয়েছিয়া আৰু ফিলিপিনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক প্ৰশিক্ষক বব ছিমছনৰ আজি ছিডনীত 89 বছৰ বয়সত মৃত্যু হয়। এজন অপেনিং বেটছমেন, স্পিনাৰ, সুদক্ষ ফিল্ডাৰ আৰু প্ৰশিক্ষক হিচাপে ক্ৰিকেট বিশ্বতে সমাদৃত বব ছিমছনে অষ্ট্ৰেলিয়াক এছেছ বিশ্বকাপৰ উপৰিও বহুকেইখন আগশাৰীৰ শৃংখলাত নেতৃত্ব দিছিল। অষ্ট্ৰেলিয়াৰ হৈ 62খন টেষ্ট খেলা ছিমছনে 10টা শতক আৰু 27টা অৰ্ধশতকেৰে মুঠ 4,869 ৰাণ সংগ্ৰহ কৰিছিল। ভাৰতৰ স্কোৱাছ খেলুৱৈ আনহাত সিঙে অষ্ট্ৰেলিয়াত চলি থকা NSW বেগা অপেন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। 17 বছৰীয়া খেলুৱৈগৰাকীয়ে 54 মিনিট ধৰি চলা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ছেমিফাইনেলত ইজিপ্তৰ নৌৰ খাফাগিক 10-12, 11-5, 11-5, 10-12, 11-7 ফলাফলত পৰাস্ত কৰে। আঘাত স্বত্তেও আনহাতে খেলখনত সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেলুৱৈগৰাকী ফাইনেলত ইজিপ্তৰ হাবিবা হানিৰ বিৰুদ্ধে খেলিব। হানিয়া ছেমিফাইনেলত ভাৰতৰ আকাংক্ষা চালুংকেক 3-1 ফলাফলত পৰাস্ত কৰিছে। আনহাত সিঙে ইয়াৰ পূৰ্বে ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হেলিৱাৰ্ডক পৰাস্ত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহা বৰ্ষত অনুষ্ঠিত হ'ব লগা 19 বছৰ অনুৰ্ধ পুৰুষৰ বিশ্বকাপৰ মূল পৰ্বত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। জৰ্জিয়াৰ ৰাইডেলত চলি থকা যোগ্যতা নিৰ্ণয়কাৰী খেলসমূহত অধিনায়ক অৰ্জুন মহেশৰ নেতৃত্বত শক্তিশালী প্ৰদৰ্শনেৰে আমেৰিকাই কানাডা, বাৰ্মুডা আৰু আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্যতা লাভ কৰিছে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্ৰশংসনীয়। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চো হুনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই মহাকাশত অৱস্থিত পৰীক্ষাগাৰত 18 দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছে। ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছে আৰু অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক প্ৰশিক্ষক বব ছিমছনৰ আজি ছিডনীত 89 বছৰ বয়সত মৃত্যু হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।